Iya, akah bani. বাতৰিৰ সৈতে মই সংগীতা শৰ্মা। সমগ্ৰ বিশ্বই সিন্দুৰ অভিযানৰ সময়ত প্ৰতিৰক্ষা বাহিনীসমূহৰ সাহস আৰু শক্তি প্ৰত্যক্ষ কৰা বুলি ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মুৱে মন্তব্য কৰে। লোকসভাত আজি বিমান দুৰ্ঘটনাত মৃত্যু হোৱা মহাৰাষ্ট্ৰৰ উপ মুখ্যমন্ত্ৰী অজিত পাৱাৰ, বাংলাদেশৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী খালেদা জিয়া আৰু সদ্যপ্ৰয়াত আন পাঁচগৰাকী সদস্যৰ প্ৰতি শ্ৰদ্ধা নিবেদন কৰা হয়। দেশৰ যুৱচামে বৰ্তমান সাহসিকতা তথা ৰাষ্ট্ৰপ্ৰথম মনোভাৱৰ প্ৰতি প্ৰতিশ্ৰুতিবদ্ধতাৰ পৰিচয় দিছে বুলি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে প্ৰকাশ কৰিছে। বিমান দুৰ্ঘটনা তদন্তকাৰী সংস্থাই বাৰামতী বিমান বন্দৰত সংঘটিত দুৰ্ঘটনাত মহাৰাষ্ট্ৰৰ উপ মুখ্যমন্ত্ৰী অজিত পাৱাৰসহ আন চাৰিজন লোকৰ মৃত্যুৰ ঘটনাৰ তদন্ত কৰিব। আৰু ভাৰত আৰু নিউজিলেণ্ডৰ মাজৰ টি টুৱেণ্টি ক্ৰিকেট শৃংখলাৰ চতুৰ্থখন খেলত ভাৰতে টছত জিকি নিউজিলেণ্ডক প্ৰথমে বেট ধৰাৰ বাবে আমন্ত্ৰণ জনায়। সমগ্ৰ বিশ্বই সিন্দুৰ অভিযানৰ সময়ত প্ৰতিৰক্ষা বাহিনীসমূহৰ সাহস আৰু শক্তি প্ৰত্যক্ষ কৰা বুলি ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মুৱে মন্তব্য কৰিছে। বাজেট অধিৱেশনৰ আজি প্ৰথম দিনা সংসদৰ উভয় সদনক উদ্দেশ্যি ভাষণ দি ৰাষ্ট্ৰপতিগৰাকীয়ে কয় যে দেশে নিজৰ সম্পদৰাজি ব্যৱহাৰ কৰি সন্ত্ৰাসবাদী ঘাটিসমূহ ধবংস কৰিবলৈ সমৰ্থ হৈছে। তেওঁ কয় যে ভাৰতৰ ওপৰত হোৱা যিকোনো সন্ত্ৰাসবাদী আক্ৰমণৰ বিৰুদ্ধে দৃঢ় আৰু নিৰ্ণায়ক প্ৰত্যুত্তৰ দিয়া হ'ব বুলি চৰকাৰে শক্তিশালী বাৰ্তা প্ৰেৰণ কৰিছে। সিন্ধু জল চুক্তি প্ৰত্যাহাৰো ভাৰতৰ সন্ত্ৰাসবাদ বিৰোধী যুঁজৰ অংশ বুলি শ্ৰীমতী মুৰ্মুৱে মন্তব্য কৰে। তেওঁ কয় যে দেশৰ প্ৰতিৰক্ষা ব্যৱস্থা সুদৃঢ় কৰাৰ উদ্দেশ্যে সুদৰ্শন চক্ৰ মিছন চলি আছে। তেওঁ কয় যে চৰকাৰৰ দৃঢ় নীতি আৰু উদ্যমৰ বাবে দেশত কৃষিজাত সামগ্ৰীৰ উৎপাদন বৃদ্ধি পাইছে। দেশত অভিলেখ পৰিমাণৰ খাদ্য সামগ্ৰী আৰু উদ্যান শস্য উৎপাদন হৈছে বুলি উল্লেখ কৰি তেওঁ কয় যে চৰকাৰে বৰ্তমান কৃষিখণ্ডত উৎপাদনৰ ক্ষেত্ৰত পিছ পৰি থকা শস্যসমূহৰ উৎপাদন বৃদ্ধিৰ বাবে কাম কৰি আছে। শ্ৰীমতী মুৰ্মুৱে কয় যে বিগত 11 বছৰত উত্তৰ পূৰ্বাঞ্চলত 7,200 কিলোমিটাৰৰো অধিক দৈৰ্ঘ্যৰ ৰাষ্ট্ৰীয় ঘাইপথ নিৰ্মাণ কৰা হৈছে। ইয়াৰ ফলত দূৰণিবতীয়া দুৰ্গম এলেকা, পাৰ্বত্য এলেকা, জনজাতি বসতি প্ৰধান অঞ্চল আৰু সীমান্ত এলেকাসমূহৰ সৈতে যোগাযোগ সুচল হৈছে বুলি শ্ৰীমতী মুৰ্মুৱে মন্তব্য কৰে। তেওঁ কয় যে গ্ৰামাঞ্চলৰ উন্নয়ন আৰু কৰ্মসংস্থাপন সৃষ্টিৰ উদ্দেশ্যে বিকশিত ভাৰত জি ৰাম জি নামৰ এখন আইন প্ৰণয়ন কৰা হৈছে। এই নতুন আইনৰ জৰিয়তে গাঁওসমূহত 125 দিনৰ কৰ্মসংস্থাপন নিশ্চিত কৰাৰ লগতে একে সময়তে আইনখনে দুৰ্নীতি নিয়ন্ত্ৰণ আৰু হৰলুকী ৰোধ কৰাত সহায় কৰিব বুলি শ্ৰীমতী মুৰ্মুৱে প্ৰকাশ কৰে। উপ ৰাষ্ট্ৰপতি চি পি ৰাধাকৃষ্ণনে ৰাষ্ট্ৰপতিৰ এই ভাষণক অতি বহল পৰিসৰ আৰু দূৰদৃষ্টিসম্পন্ন বুলি উল্লেখ কৰে। এটা বাৰ্তাত শ্ৰীৰাধাকৃষ্ণনে কয় যে এই ভাষণত ভাৰতৰ উল্লেখনীয় বিকাশ যাত্ৰাক স্পষ্টভাৱে দাঙি ধৰাৰ লগতে ভৱিষ্যতৰ বাবে বিশ্বাসযোগ্য ৰূপৰেখাৰ বিষয়ে উল্লেখ কৰা হৈছে। লোকসভাত আজি বিমান দুৰ্ঘটনাত মৃত্যু হোৱা মহাৰাষ্ট্ৰ উপ মুখ্যমন্ত্ৰী অজিত পাৱাৰ, বাংলাদেশৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী খালেদা জিয়া আৰু সদ্যপ্ৰয়াত আন পাঁচগৰাকী সদস্য শালিনী পাটিল, ভানুপ্ৰকাশ মিৰ্ধা, সত্যেন্দ্ৰ নাথ, ব্ৰহ্ম চৌধুৰী, সুৰেশ কালমাদি আৰু কবীন্দ্ৰ পুৰকায়স্থৰ প্ৰতি শ্ৰদ্ধা নিবেদন কৰা হয়। সদনত তেওঁলোকৰ আত্মাৰ শান্তি কামনাৰে কিছু সময় মৌনতা অৱলম্বন কৰা হয়। উল্লেখযোগ্য যে মহাৰাষ্ট্ৰৰ উপ মুখ্যমন্ত্ৰী পাৱাৰ 10ম লোকসভাৰ সদস্য আছিল। সংসদৰ যুটীয়া অধিৱেশনক উদ্দেশ্যি দিয়া ৰাষ্ট্ৰপতিৰ ভাষণৰ পাছত সদন মিলিত হোৱাৰ সময়ত নিম্ন সদনৰ সাধাৰণ সচিবে ৰাষ্ট্ৰপতিৰ ভাষণৰ প্ৰতিলিপি দাখিল কৰে। পাছত দিনটোৰ বাবে লোকসভাৰ কাৰ্যক্ৰমণিকা স্থগিত ঘোষণা কৰা হয়। ৰাজ্যসভাতো সদনৰ সাধাৰণ সচিবে ৰাষ্ট্ৰপতিৰ ভাষণৰ প্ৰতিলিপি দাখিল কৰে। উচ্চ সদনখনে শেহতীয়াকৈ মৃত্যু হোৱা দুগৰাকী সদস্য এল গণেশন আৰু সুৰেশ কালমাদিলৈ শ্ৰদ্ধা নিবেদন কৰে। ৰাজ্যসভাৰ সভাপতি চি পি ৰাধাকৃষ্ণনে কয় যে বেগম খালেদা জিয়াই বাংলাদেশৰ বিকাশ তথা ভাৰত বাংলাদেশ দ্বিপাক্ষিক সম্পৰ্ক স্থাপনত ভূমিকা পালন কৰিছিল। ইয়াৰ পাছতে ৰাজ্যসভাৰ কাৰ্যক্ৰমণিকাও দিনটোৰ বাবে স্থগিত ৰখা হয়। সংসদীয় পৰিক্ৰমা মন্ত্ৰী কিৰেণ ৰিজিজুৱে ৰাষ্ট্ৰপতিৰ ভাষণৰ সময়ত বিৰোধী পক্ষই কৰা আচৰণৰ কঠোৰ ভাষাৰে সমালোচনা কৰিছে। সংবাদ মাধ্যমৰ সৈতে হোৱা কথা বতৰাত শ্ৰীৰিজিজুৱে বিৰোধী পক্ষৰ এনে আচৰণ সমগ্ৰ দেশৰ বাবে লজ্জাৰ বিষয় বুলি উল্লেখ কৰে। এনে আচৰণৰ বাবে কংগ্ৰেছ আৰু ইয়াৰ সহযোগী দলসমূহক কেতিয়াও ক্ষমা কৰা নহ'ব বুলি তেওঁ কয়। বন্দে মাতৰমৰ 150 বছৰীয়া জয়ন্তী আৰু বংকিম চন্দ্ৰ চট্টোপাধ্যায়ক শ্ৰদ্ধাঞ্জলি জনোৱাৰ সময়তে বিৰোধীয়ে হুলস্থূলীয়া পৰিৱেশৰ সৃষ্টি কৰা বুলি শ্ৰীৰিজিজুৱে অভিযোগ কৰে। আপোনালোকে বাতৰি শুনিছে আকাশবাণীৰ পৰা। দেশৰ যুৱচামে বৰ্তমান সাহসিকতা তথা ৰাষ্ট্ৰপ্ৰথম মনোভাৱৰ প্ৰতিশ্ৰুতিবদ্ধতাৰ পৰিচয় দিছে বুলি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে প্ৰকাশ কৰিছে। নতুন দিল্লীৰ কাৰিয়াপ্পা পেৰেড গ্ৰাউণ্ডত অনুষ্ঠিত বাৰ্ষিক এন চি চি পি এম ৰেলীত অংশগ্ৰহণ কৰি প্ৰধানমন্ত্ৰীয়ে কয় যে ৰাষ্ট্ৰীয় শিক্ষাৰ্থী বাহিনী এন চি চি হৈছে এটা আন্দোলন, যি আন্দোলনে দেশৰ যুৱচামক আস্থা, নিয়মানুবৰ্তিতা আৰু ৰাষ্ট্ৰৰ প্ৰতি সংবেদনশীল নাগৰিক হিচাপে গঢ়ি তুলিছে। তেওঁ কয় যে বৰ্তমান সময়ত সমগ্ৰ বিশ্বই পৰম আস্থাৰে ভাৰতৰ যুৱ শক্তিলৈ চায়। যুৱক যুৱতীসকলৰ দক্ষতা আৰু সংস্কৃতিৰ বাবে এয়া সম্ভৱ হৈছে বুলি প্ৰধানমন্ত্ৰীয়ে উল্লেখ কৰে। শ্ৰীমোদীয়ে দেশৰ বিভিন্ন প্ৰান্তৰ পৰা আহি সমবেত হোৱা কেডেট আৰু বিষয়াসকললৈ শুভেচ্ছা জনাই কয় যে বিগত বছৰসমূহত সীমান্ত আৰু উপকূলীয় অঞ্চলসমূহৰ কেডেটৰ অন্তৰ্ভুক্তিৰ ফলত এন চি চিৰ সামৰ্থ 14-20 লাখ কেডেটলৈ বৃদ্ধি হৈছে। উল্লেখযোগ্য যে এই বছৰৰ এন চি চি পি এম ৰেলীৰ বিষয়বস্তু হৈছে ৰাষ্ট্ৰ প্ৰথম, কৰ্তব্যনিষ্ঠ যুৱক যুৱতী। ৰাষ্ট্ৰীয় শিক্ষাৰ্থী বাহিনী এন চি চিৰ মাহজোৰা গণৰাজ্য দিৱস শিবিৰৰ সামৰণি উপলক্ষে আয়োজন কৰা এই পি এম ৰেলীত সমগ্ৰ দেশৰ 2406 গৰাকী কেডেটে অংশগ্ৰহণ কৰে। ইয়াৰে 898 গৰাকী হৈছে ছোৱালী কেডেট। তদুপৰি এই ৰেলীত 21খন দেশৰ 207 গৰাকী যুৱক যুৱতী তথা বিষয়াই অংশগ্ৰহণ কৰে। অনুষ্ঠানত প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙো উপস্থিত থাকে। বিমান দুৰ্ঘটনা তদন্তকাৰী সংস্থা এ এ আই বিয়ে বাৰামতী বিমানবন্দৰত সংঘটিত দুৰ্ঘটনাত আজি মহাৰাষ্ট্ৰৰ উপ মুখ্যমন্ত্ৰী অজিত পাৱাৰসহ আন 4জন লোকৰ মৃত্যুৰ ঘটনাৰ তদন্ত কৰিব। এ এ আই বিৰ সঞ্চালক প্ৰধান ইতিমধ্যে তদন্তৰ বাবে ঘটনাস্থলীত উপস্থিত হৈছে। দুৰ্ঘটনাস্থলী পৰিদৰ্শন কৰি তদন্ত প্ৰক্ৰিয়া আৰম্ভ কৰাৰ বাবে এ এ আই বিৰ দল দিল্লীৰ পৰা পুনেলৈ ৰাওনা হৈছে বুলি অসামৰিক বিমান পৰিবহণ মন্ত্ৰালয়ে প্ৰকাশ কৰিছে। মন্ত্ৰালয়ে প্ৰকাশ কৰা মতে ভি আই এছ এছ কে বিমানখনে পুৱা 8:18 বজাত আজি বাৰামতী বিমান বন্দৰৰ সৈতে প্ৰথমবাৰ সম্পৰ্ক স্থাপন কৰে। ৰানৱে 11:00 অৱতৰণৰ বাবে বিমানখনে প্ৰয়াস কৰিছিল যদিও ৰানৱে দেখা নোপোৱাৰ বাবে প্ৰথম প্ৰয়াসত বিমানখনক গো এৰাউণ্ড অৰ্থাৎ পুনৰ উৰণৰ বাবে নিৰ্দেশ দিয়া হয়। ইয়াৰ পাছত বিমানখনৰ অৱস্থিতি সম্পৰ্কে বিমান পৰিবহণ নিয়ন্ত্ৰণ কক্ষক জনাবলৈ কোৱা হয়। মন্ত্ৰালয়ে জনোৱা মতে পুৱা 8:43 বজাত পুনৰ বিমানখনক ৰানৱে 11:00 অৱতৰণৰ বাবে অনুমতি দিয়া হৈছিল যদিও বিমানখনৰ তৰফৰ পৰা ইয়াৰ অৱস্থিতি সম্পৰ্কে কোনো তথ্য আহৰণ কৰিব পৰা নগল। ইয়াৰ 1 মিনিট পাছতে বিমান পৰিবহণ নিয়ন্ত্ৰণ শাখাই 11 নম্বৰ ৰানৱেত জুই দেখা পায় আৰু জৰুৰীকালীন সেৱা দলক তৎকালীনভাৱে দুৰ্ঘটনাস্থলীলৈ প্ৰেৰণ কৰে। 77 সংখ্যক গণৰাজ্য দিৱস উদযাপনৰ সামৰণি উপলক্ষে নতুন দিল্লীৰ বিজয় চকত কাইলৈ বিটিং ৰিট্ৰিট 2026 অনুষ্ঠিত হ'ব। এই অনুষ্ঠানত ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মু, উপ ৰাষ্ট্ৰপতি চি পি ৰাধাকৃষ্ণন আৰু প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ লগতে অন্যান্য কেন্দ্ৰীয় মন্ত্ৰীসকল উপস্থিত থাকিব। অনুষ্ঠানত স্থলসেনা, নৌসেনা, বায়ুসেনা আৰু কেন্দ্ৰীয় সশস্ত্ৰ আৰক্ষী বাহিনীৰ বেণ্ড প্ৰদৰ্শন কৰা হ'ব। স্বাস্থ্যসেৱা খণ্ডত সকলো ধৰণৰ সুবিধা প্ৰদানৰ লক্ষ্যৰে সমগ্ৰ দেশতে প্ৰায় 12,000 আয়ুষ স্বাস্থ্য আৰু আৰোগ্য কেন্দ্ৰ স্থাপন কৰা হৈছে বুলি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে প্ৰকাশ কৰিছে। কেৰালাৰ আৰ্য বৈদ্যশালা চেৰিটেবল হাস্পতালৰ 125 বছৰ সম্পূৰ্ণ হোৱা উপলক্ষে আয়োজিত অনুষ্ঠানত ভাৰ্চুৱেল ব্যৱস্থাৰে অংশ লৈ প্ৰধানমন্ত্ৰীগৰাকীয়ে কয় যে এই সুদীৰ্ঘ যাত্ৰাত এই প্ৰতিষ্ঠানটোৱে আয়ুৰ্বেদক চিকিৎসাৰ শক্তিশালী পদ্ধতি হিচাপে গঢ়ি তুলিলে। তেওঁ কয় যে বৈদ্য চিকিৎসালয়ে ইয়াৰ আৰম্ভণিৰে পৰা জনসাধাৰণক নিৰন্তৰ চিকিৎসা সেৱা প্ৰদান কৰি আহিছে। প্ৰধানমন্ত্ৰীয়ে এই চিকিৎসালয়খনৰ প্ৰতিষ্ঠাপক বৈদ্যৰত্নম পি এছ ৱাৰিয়াৰৰ অৱদানৰ কথা সোঁৱৰি কয় যে আয়ুৰ্বেদ তথা জনকল্যাণৰ প্ৰতি ৱাৰিয়াৰৰ সমৰ্পণে জনসাধাৰণক অনুপ্ৰাণিত কৰি আহিছে। বিশাখাপট্টনমত অনুষ্ঠিত ভাৰত আৰু নিউজিলেণ্ডৰ মাজৰ 5খনীয়া টি20 ক্ৰিকেট শৃংখলাৰ আজি 4ৰ্থখন খেলত ভাৰতে টছত জিকি নিউজিলেণ্ডক প্ৰথমে বেট ধৰাৰ বাবে আমন্ত্ৰণ জনায়। আমালৈ বাতৰি অহাৰ পৰলৈ নিউজিলেণ্ডে 3 অভাৰত 1টাও উইকেট নেহেৰুৱাই 30 ৰাণ সংগ্ৰহ কৰিছে। ভাৰতে ইতিমধ্যে প্ৰথম 3খন খেলত জয়লাভ কৰি শৃংখলাত অপ্ৰতিৰোধ্য অগ্ৰগতি লাভ কৰিছে। শৃংখলাৰ 5ম তথা অন্তিমখন খেল অহা 31 জানুৱাৰীত তিৰুৱনন্তপুৰমৰ গ্ৰীণফিল্ড ষ্টেডিয়ামত অনুষ্ঠিত হ'ব। বাতৰি শেষ কৰাৰ পূৰ্বে প্ৰধান বাতৰি কেটি পুনৰ এবাৰ। সমগ্ৰ বিশ্বই সিন্দুৰ অভিযানৰ সময়ত প্ৰতিৰক্ষা বাহিনীসমূহৰ সাহস আৰু শক্তি প্ৰত্যক্ষ কৰা বুলি ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মুৱে মন্তব্য কৰে। লোকসভাত আজি বিমান দুৰ্ঘটনাত মৃত্যু হোৱা মহাৰাষ্ট্ৰৰ উপ মুখ্যমন্ত্ৰী অজিত পাৱাৰ, বাংলাদেশৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী খালিদা জিয়া আৰু সদ্যপ্ৰয়াত আন 5গৰাকী সদস্যৰ প্ৰতি শ্ৰদ্ধা নিবেদন কৰা হয়। দেশৰ যুৱচামে বৰ্তমান সাহসিকতা তথা ৰাষ্ট্ৰপ্ৰথম মনোভাৱৰ প্ৰতি প্ৰতিশ্ৰুতিবদ্ধতাৰ পৰিচয় দিছে বুলি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে প্ৰকাশ কৰিছে। বিমান দুৰ্ঘটনা তদন্তকাৰী সংস্থাই বাৰামতী বিমান বন্দৰত সংঘটিত দুৰ্ঘটনাত মহাৰাষ্ট্ৰৰ উপ মুখ্যমন্ত্ৰী অজিত পাৱাৰসহ আন 4জন লোকৰ মৃত্যুৰ ঘটনাৰ তদন্ত কৰিব।